22 নম্বৰ ফুটো দুইটা ৰাস্তা আছে। যীশুৱে শিকাইছে যে দুইটা ৰাস্তা আছে। প্ৰত্যেকজন মানুহেই পাপলা ৰাস্তাদিহে চলিছে, যে নেকি বিনাশ বাহে পৰিচালনা কৰে। আমাৰ হুবৈ আদাম লাতন উত্তৰাধিকাৰী সূত্ৰে পাৱা পাতে আছে। যীশুৱে কৈছে যে আমি যিপুৱা পদেহে সামাব লাগে, যি পদে ঈশ্বৰলা স্বৰ্গ পাই যাব পায়। যদি একজন মানুহে এই জীৱনী যীশুকে বিশ্বাস কৰে আৰু ওলা অনুগামী হয়, অ অনন্ত জীৱন পায়। অ ধাপা পদ চৰ্দে সৰু পদে চলে, যি পদে স্বৰ্গ পাই যাব পায়। চিপ পদে চলাঘিলৰ কাৰণে আৰু পাপলা শাস্তি নাই। যদি আপুনি যীশুলৈ অনুগামী হব বিচাৰে, তাহলে ইংকাকে ঈশ্বৰ লগত কথা পাতিব পায়। হে ঈশ্বৰ, মই স্বীকাৰ কৰে যে মই একজন পাপী হয়। মই বিশ্বাস কৰিছে যে যীশুৱে মোলা পাপলা বাদেন প্ৰশ্নী মৃত্যুবৰণ কৰিছে। মগে ক্ষমা কৰ আৰু শুদ্ধ হচি কৰ আৰু মগে তোলা পৰিয়ালা একজন সদস্য হিচাপে নেও। মই যীশুলৈ পদলা অনুগামী হব বিচাৰে আৰু মৰালা পৰে মই তোৰ লগত স্বৰ্গ পাই জিনিয়ে থাকিব চাই। হে ঈশ্বৰ, ধন্যবাদ।